শুনিয়ে।
ৰাজীৱ জ্যোতি শৰ্মা, জনসাধাৰণ, আছাম,
হয়
আছাম গভৰ্ণ, আছাম গভৰ্ণ মাইণ্ডৰ কণ্ট্ৰেক্টৰ, হয় নহয়? 154 নম্বৰ লিষ্টত আছে, নম্বৰটো পাইছোঁ তাৰ পৰা। এই মই এটা কথা, এই লগুণ লৈছ নাই? লগুণ
অঁ লৈছোঁ।
এই গায়ত্ৰী মন্ত্ৰটোৰ দুটা শব্দ কওঁ, ধীমহি ধিঅ', জান নহয়?
হা হা হা
ধীমহি ধিঅ', দুটা শব্দ আছে নাই গায়ত্ৰী মন্ত্ৰত?
অঁ
তাৰ অৰ্থটো ক।
কোনে ক'লে মই ধৰিব পৰা নাই।
এই ধৰিব কিয় পাৰবি, তই ক'ত চলি কচোন, ক'ত চলি তই?
মই নলবাৰী।
নলবাৰী? অঁ আমাৰ মোৰ নলবাৰীত, মোৰ বাইটো বিয়া দিছিলোঁ মৰিলাক, এই গৰ্ডন চুলৰ কাষতে আছিলে তাহাঁতৰ ঘৰ। মোৰ নাম অভিনৱ বৰঠাকুৰ, সঁচা কথা কওঁ মই। তহঁতে তোনাই যিমান জগতৰ মিছা কথাগিলা পাব্লিছ কৰিছে নহয়, কম্পিউটাৰত আহি বহি বহি টুপথাপ টুপথাপ টাইপ কৰি থাকা, আৰু জগতৰ মিছা আৰু ফাঁকি আৰু মানুহক ভয় খোৱা। পৃথিৱীখন সমতল ক্ষেত্ৰ, এখন গোলক নহয়, চিলভাৰ ইজ মানি, এই দুটাতো ক'ব নোৱাৰা পাৰা জানো? গাওঁছো গাওঁ গাওঁছো গাওঁ গায়ত্ৰী মন্ত্ৰটো গাওঁছো মই, শুনো। এই বালৰ মাক চকলাই কেলাই তেৰে যা বিল্লা চুৰ্যা আৰু মালখা লাৰা ৰাজীৱ জ্যোতি শৰ্মা, তোৰ জ্যোতিটো কাটি দে, তোৰ জ্যোতি নাই, তই অন্ধকাৰত থাকা থাকা না অন্ধকাৰত। অভি নৱ বৰঠাকুৰ, অভি বৰঠাকুৰ চাৰ্চ কৰ, গুগলত চাৰ্চ কৰিবি, এ বি এইচ আই বি এ আৰ টি এইচ এ কে ইউ আৰ চাৰ্চ কৰচোন, তাতে পাই যাবি। মই কোনি হয় নো, এইটো কাই নো, ক'ৰ পৰা আহিলে তো, পাৰবি না? যা মোক এইটো নম্বৰত ফোন কৰবি, মই এইটো নম্বৰ যেতিয়া মোৰ বিষয়ে গম পাবি তেতিয়া ফোন কৰবি, আৰু গায়ত্ৰী মন্ত্ৰ মুখস্থ কৰি মোৰ লগত কথা পাতবি। যা হৈছি দা, ৰাতি হৈছি, নালগে তই মোক চিনি, মোক চিনি নাপায় দে কোনো, এদিন চিনি পাবি মেক চকলাই, যিদিনা তহঁতৰ নৰাধম মণিক ওলটাই থৈ দিম, আৰু হিমন্তক মই এই এটা মস্ত ডাঙৰ এইটো কি শ্বিপিং কণ্টেইনাৰত ভৰাই তাৰ মাইকীজনীৰ লগতে ব্ৰহ্মপুত্ৰত ঠেলাই দিম, তেতিয়া গম পাবি এইটো কোনি হয়, ক'ৰ পৰা আহিলা, এইটো আমেৰিকাৰ পৰা আহিছি মেক চকলাই, বুজি পাইছা? যাওঁ থৌ, ঐচি দা, ঐচি দা বাপ্পা।